বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আৰোপপাত কৰিছে। উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্ৰযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু এয়াৰবাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত। স্বাস্থ্য মন্ত্ৰালয়ে দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত অনুমোদন জনাইছে। ৱাকফ সংশোধনী বিধেয়ক 2024 বিষয়ক সংসদীয় যুটীয়া কমিটীৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয় আৰু ভাৰতৰ প্ৰবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাই জাম্পৰ 364 শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আৰোপপাত কৰিছে। নতুন দিল্লীৰ বাসগৃহত আজি বিয়লি ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি শ্ৰীমোদীয়ে এই কথা অৱগত কৰে। তেওঁ শিক্ষকসকলক বিভিন্ন ভাষাত শিক্ষাৰ্থীসকলক স্থানীয় সাধুকথা কবলৈ পৰামৰ্শ আগবঢ়ায় যাতে শিক্ষাৰ্থীসকলে ভিন ভিন ভাষা শিকিব পাৰে আৰু ভাৰতৰ সজীৱ সংস্কৃতিৰ পৰিচয় লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীসকলক দেশৰ বৈচিত্ৰ্যৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিক্ষামূলক ভ্ৰমণলৈ লৈ যাব পাৰে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলে নতুন কথা শিকিব পাৰিব আৰু নিজৰ দেশৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব। এই কাৰ্যই পৰ্যটনৰ প্ৰসাৰত আৰু স্থানীয় অৰ্থব্যৱস্থা টনকিয়াল কৰাত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে পুৰস্কাৰপ্ৰাপক শিক্ষক শিক্ষয়িত্ৰীসকলক সামাজিক মাধ্যমৰ জৰিয়তে পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। শ্ৰীমোদীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক পৰস্পৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰথাৰ বিষয়ে অৱগত কৰিবলৈও পৰামৰ্শ দিয়ে। পুৰস্কাৰ বিজয়ী শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে শিক্ষণ অভিজ্ঞতা পকাই লয়। তেওঁলোকে লগতে শিক্ষণ প্ৰক্ৰিয়া অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে প্ৰয়োগ কৰা অমূলজনক কৃতিবোৰ বিষয়ে প্ৰকাশ কৰে। শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়মীয়া শিক্ষণ কাৰ্যৰ লগতে সামাজিক কাম কাজৰো উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে শিক্ষণৰ প্ৰতি শিক্ষক শিক্ষয়িত্ৰীসকলে নিষ্ঠা আৰু বছৰ বছৰ ধৰি তেওঁলোকে প্ৰদৰ্শন কৰা উৎসাহৰ ভূয়সী প্ৰশংসা কৰে। উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্ৰযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু এয়াৰবাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচৰ দেৱেন্দ্ৰ জালিহাল আৰু এয়াৰবাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সুৰজ ছেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্ৰযুক্তিৰ ভৱিষ্যত তথা পৰিবহণ কেন্দ্ৰৰ বিকাশৰ প্ৰতিশ্ৰুতিবদ্ধতা অনুসৰি এই চুক্তি সম্পন্ন কৰা হৈছে। এই চুক্তিৰ অধীনত পৰিবহণ, আতিথ্য, উদ্যোগ, দক্ষতা বিকাশ, কৃষি আদি ক্ষেত্ৰত সমন্বয় গঢ়ি তোলা হ'ব। এই উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই চুক্তিখনে দক্ষতাৰ ব্যৱধান দূৰ কৰাৰ লগতে বহনক্ষম উন্নয়নত গতি প্ৰদান কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলত বিমান সেৱা আৰু পৰিবহণ খণ্ডত প্ৰতিযোগিতা বৃদ্ধি কৰিব। শ্ৰীশৰ্মাই শক্তিশালী আৰু গতিশীল কৰ্মশক্তিৰ সৃষ্টি আৰু বিমান পৰিবহণৰ দিশৰ পৰা এই চুক্তিখনক উল্লেখনীয় পদক্ষেপ বুলি অভিহিত কৰে। শেহতীয়াকৈ অসমৰ অৰ্ধ পৰিবাহী উদ্যোগ, পেট্ৰলিয়ামজাত সামগ্ৰীৰ শোধন, পলিমাৰ, কৃষি, পৰ্যটন, বিমান পৰিবহণ আদি ক্ষেত্ৰত চকুত লগা ধৰণৰ বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখনে ৰাজ্যৰ বিকাশ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিব। স্বাস্থ্য মন্ত্ৰালয়ে দেশত যক্ষ্মা ৰোগৰ নতুন চমু আৰু অধিক ফলপ্ৰসূ চিকিৎসাত অনুমোদন জনাইছে। মন্ত্ৰালয়ে আজি এটা বিবৃতিত কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্যসূচীৰ অধীনত প্ৰৱৰ্তন কৰা এই চিকিৎসা অধিক ফলপ্ৰসূ আৰু ইয়াৰ বাবে কম সময়ৰ প্ৰয়োজন। এই ব্যৱস্থাই যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 অথবা 2662325 নম্বৰত ফোন কৰি শ্ৰীশৰ্মাৰ সৈতে কথা পাতিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ৱাকফ সংশোধনী বিধেয়ক 2024 বিষয়ক সংসদীয় যুটীয়া কমিটীৰ এখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠকত ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগ, জকাত ফাউণ্ডেচন অব ইণ্ডিয়া আৰু তেলেংগানা ৱাকফ বৰ্ডৰ প্ৰতিনিধিসকলে দিহা পৰামৰ্শ আগবঢ়ায়। লোকসভাৰ সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনত নিম্ন সদনৰ 21গৰাকী আৰু উচ্চ সদনৰ 10গৰাকী সদস্য আছে। ৱাকফ সংশোধনী বিধেয়ক 2024ৰ জৰিয়তে ৱাকফ সম্পত্তিৰ প্ৰশাসন আৰু ব্যৱস্থাপনা নিখুঁত কৰি তুলিব বিচৰা হৈছে। বিধেয়কখনত 1995 চনত ৱাকফ আইনখনক একীকৃত ৱাকফ ব্যৱস্থাপনা, সবলীকৰণ, কাৰ্যদক্ষতা আৰু উন্নয়ন আইন 1995 হিচাপে নামকৰণ কৰাৰ ব্যৱস্থা আছে। বিধেয়কখনত ৱাকফ সম্পত্তিৰ জৰীপৰ পৰা জৰীপ আয়ুক্তৰ ঠাইত জিলাধিপতি অথবা উপ জিলাধিপতিৰ সমকক্ষ বা তাতকৈ ওপৰৰ পদবীৰ কোনো বিষয়াক মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ৱাকফ পৰিষদসমূহৰ সদস্যৰ সংখ্যা বৃদ্ধি আৰু পৰিষদসমূহত মুছলমান, মহিলা আৰু আন সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা আছে। বিধেয়কখনত বহুৱা আৰু আদাখানী সম্প্ৰদায়ৰ বাবে সুকীয়া পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ৱাকফ সংশোধনী 2024ৰ অধীনত চিয়া, চুন্নি, বহুৰা, আগাখানী আৰু অনগ্ৰসৰ মুছলমান শ্ৰেণীৰ সদস্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত দুগৰাকী সদস্যৰে ন্যায়াধীকৰণ গাঁথনিৰ সংস্কাৰ সাধন আৰু ন্যায়াধীকৰণৰ ৰায়ৰ বিৰুদ্ধে 90 দিনৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উচ্চ আদালতত আপীলৰ ব্যৱস্থা আছে। ৱাকফ সংশোধনী বিধেয়ক 2024 লোকসভাৰ ৱেবছাইটত হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ। বাজেট অধিৱেশনৰ সময়ত লোকসভাত উত্থাপন কৰা এই বিধেয়কখন সংসদৰ যুটীয়া কমিটীলৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কৈছে যে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপৰ অৰ্থনৈতিক কৰিডৰ চমুকৈ IMEC হৈছে ভাৰতৰ সামুদ্ৰিক সুৰক্ষা আৰু ইউৰোপ আৰু এছিয়াৰ মাজত সামগ্ৰী সৰবৰাহ খৰতকীয়া কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ভাৰত মধ্যপ্ৰাচ্য ইউৰোপৰ বাণিজ্য সন্মিলন 2024 মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ G20ৰ অধ্যক্ষতাৰ সময়ত এই IMEC মুকলি কৰা হৈছিল। ভাৰত, ইউৰোপ আৰু মধ্যপ্ৰাচ্য, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, ছৌদি আৰৱ, জৰ্ডান, ইজৰাইল আৰু ইউৰোপীয় সংঘক একত্ৰিত কৰাৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। তেওঁ লগতে কয় যে এই অঞ্চলত ভাল সহযোগিতা গঢ়ি উঠিলে সামগ্ৰী সৰবৰাহৰ ব্যয় হ্ৰাস, খৰতকীয়া যোগাযোগ আৰু সুকলমে সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব। বিজেপিয়ে কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পশ্চিমবংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে ঘটনাৰ বলি হোৱা চিকিৎসকগৰাকীৰ পিতৃয়ে জিলাধিপতিয়ে ধনৰ প্ৰস্তাৱ দিয়া বুলি আৰু তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীপাত্ৰই কয় যে এই ঘটনাক লৈ লুকাবলগীয়া এনে কি আছিল যাৰ বাবে তৃণমূল চৰকাৰে বিষয়াগৰাকীক ধনৰ প্ৰস্তাৱ লৈ ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। ভাৰতৰ প্ৰবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাই জাম্পৰ 364 শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্ৰবীণে আজি ফাইনেলত 2.08 মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষস্থান দখল কৰে। ভাৰতে বৰ্তমানলৈকে 6টা সোণ, 9টা ৰূপ আৰু 11টা ব্ৰঞ্জসহ মুঠ 26টা পদক লাভ কৰি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্দশ স্থানত আছে। প্ৰতিযোগিতাৰ আজি 9ম দিনা ভাৰতীয় খেলুৱৈসকলে বিভিন্ন শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত কস্তুৰী ৰাজামণিয়ে মহিলাৰ পাৱাৰ লিফ্টিঙৰ 67 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 8:30 বজাত আৰম্ভ হ'ব। একেদৰে ভাৱনাবেন এ চৌধুৰী মহিলাৰ জেভলিন থ্ৰৰ F-46 শিতানৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এই শিতানৰ খেল নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে সুমন ৰাণা আৰু হোকাটো হটু জেচেমাই পুৰুষৰ শ্বটপুটৰ F-57ৰ ফাইনেলত দেশৰ হকে পদক জয়ৰ চেষ্টা চলাব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 10:34 বজাত আৰম্ভ হ'ব। ইফালে দিলীপ দ্ৰাবিড়ে পুৰুষৰ 400 মিটাৰ দৌৰৰ T-47 শিতানৰ প্ৰথম ৰাউণ্ডৰ হিট ৱানত তৃতীয় স্থান দখল কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ৰিয়াজ কুমাৰে পুৰুষৰ কায়াকিঙৰ 200 মিটাৰ ছিংগলছৰ KL-1 শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পত সোণৰ পদক অৰ্জন কৰা প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আৰোপপাত কৰিছে। উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্ৰযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু এয়াৰবাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। আৰু ভাৰতৰ প্ৰবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাই জাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।